এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত হোৱা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস, প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ বান বিষয়ক মানচিত্ৰ মুকলি, লোকপিয়ল 2027ৰ আনুষ্ঠানিক অধিসূচনা জাৰি, অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা মহাকাশ প্ৰযুক্তিৰে শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ, আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 4খন খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ৰিগত হোৱা গেছ নিৰ্গমনথলীত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। ফটিয়াপাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে তেলৰ ৰিগটো পৰিচালনা কৰা ব্যক্তিগত খণ্ডৰ এছ কে পেট্ৰ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা বুলি উল্লেখ কৰে। ডঃ শৰ্মাই ঘটনা সন্দৰ্ভত অ' এন জি চিৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্য চৰকাৰে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিব। তৈল প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বুলি উল্লেখ কৰে।
যিটো ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে। মানুহে ঘৰত যাব পৰা নাই, মূল্যৱান বয় বস্তু ক্ষতি হৈছে, খেতি পথাৰৰ ক্ষতি হৈছে, তেল ওলাইছে। বিষয়টো অ' এন জি চিয়ে নিশ্চিতভাৱে ছিৰিয়াছলি ল'বই লাগিব। অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম, অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হলে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে। এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত অ' এন জি চিক সহযোগিতা নকৰিব। সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছো, মই নিজে ৰাইজৰ লগত কথা পাতিছো, ৰাইজৰ দুখৰ বুজ লৈছো আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে অ' এন জি চিয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম, তেওঁ যাতে ইয়াত আহি থাকে, ৰণোজ পেগু ইয়াত আহি থাকিব। আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম।
উল্লেখযোগ্য যে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে 24 ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ সমীপৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নিৰ্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নিৰ্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত গেছ নিৰ্গমন ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 1 কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে। যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি অসমৰ বান বিষয়ক এখন মানচিত্ৰ মুকলি কৰে। উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে 1998ৰ পৰা 2023 চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি যুগুত কৰা মানচিত্ৰখন শ্ৰীশ্বাহে কালি নতুন দিল্লীত মুকলি কৰে।
सबसे अधिक बाढ़ प्रभावित राज्यों में से एक है जिसके लिए निरंतर निगरानी और समय पर कार्रवाई की आवश्यकता है। उपग्रह डेटा गांव के स्तर पर बाढ़ क्षेत्र और क्षति के बारे में लगभग वास्तविक समय स्थिति की जानकारी देती है जो प्रभावी राहत और बचाव प्रयासों के लिए आवश्यक है। राष्ट्रीय सुदूर संवेदन केंद्र NRAC इसरो ने NDMA के अनुरोध पर 1998 से 2023 की उपग्रह इमेजरी का उपयोग करके असम के लिए बाढ़ जोखिम क्षेत्रीकरण एटलस तैयार किया है। यह एटलस एनआरएसी से भूस्थानिक डेटा और सीडब्ल्यूसी से नदी जल स्तर की जानकारी को समेकित करता है। इसे असम राज्य के आपदा प्रबंधन प्राधिकरण द्वारा क्षेत्र मान्यता दी गई है। यह एटलस बाढ़ नियमन, आपात योजना, बाढ़ अनुकूलन कृषि, फसल बीमा और आश्रय योजना बनाने में सहायक है।
এই মানচিত্ৰখন মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বান নিয়ন্ত্ৰণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু বানৰ সময়ছোৱাত আশ্ৰয় শিবিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ই সহায়ক হ'ব। দেশৰ ভিতৰতে অসম বান ক্ষতিগ্ৰস্ত ৰাজ্যৰ অন্যতম বুলি উল্লেখ কৰি এই ক্ষেত্ৰত নিয়মীয়া পৰ্যবেক্ষণ আৰু সময় উপযোগী ব্যৱস্থা গ্ৰহণ অতিকৈ প্ৰয়োজনীয় বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন সেৱাৰ বাবে এটা সংহত নিয়ন্ত্ৰণ কক্ষ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ এটা মোবাইল এপ্লিকেচনো মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে। এই মানচিত্ৰৰ সহায়ত বান ক্ষতিগ্ৰস্ত অঞ্চলৰ উন্নয়ন সাধক, স্থিতিস্থাপক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু ফচল বীমা আঁচনিৰ দ্বাৰা কৃষকক সুফল দিয়াত সহায় হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। 2011 চনৰ পাছত দুটা পৰ্যায়ত ভাৰতত হ'বলগীয়া প্ৰথমটো লোকপিয়লৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি লাডাখৰ দৰে তুষাৰপাত হোৱা ৰাজ্যৰ বাবে 2026 চনৰ 1 অক্টোবৰ আৰু দেশৰ আন ৰাজ্যৰ বাবে 2027 চনৰ 1 মাৰ্চত এই পিয়ল আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ত হাউচ লিষ্টিং অপাৰেচনৰ অধীনত সম্পত্তি, পাৰিবাৰিক আয়, আৱাসৰ ব্যৱস্থা, সা সুবিধা আদি তথ্য সংগ্ৰহ কৰা হ'ব। এই পিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ'ব আৰু নাগৰিকসকলে ঘৰৰ পৰাই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। দ্বিতীয় পৰ্যায়ত জনগণনাৰ অধীনত জনগাঁথনি, আৰ্থসামাজিক, সাংস্কৃতিক আৰু আন ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হ'ব। স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ জাতিভিত্তিক পিয়লো কৰা হ'ব। যোৱা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জাতিভিত্তিক পিয়ল লোকপিয়লৰ অংশ হ'ব বুলি ঘোষণা কৰিছিল। লোকপিয়ল 2027ৰ ঘোষণাই মহিলাৰ সংৰক্ষণ বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাটো প্ৰশস্ত কৰিব, কিয়নো এই লোকপিয়লৰ সমাপ্তিৰ পাছতে সমষ্টি পুনৰ নিৰ্ধাৰণ হলেহে লোকসভা আৰু বিধানসভাসমূহত 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা থকা মহিলাৰ সংৰক্ষণ বিধেয়ক কাৰ্যকৰী হ'ব। এই লোকপিয়ল প্ৰক্ৰিয়াত 13,000 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। প্ৰায় 35 লাখ বিষয়া কৰ্মচাৰী এই প্ৰক্ৰিয়াত নিয়োজিত হ'ব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু মহাকাশ প্ৰযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত এই সমস্যাৰ শান্তিপূৰ্ণ সমাধান উলিওৱা হ'ব। কেন্দ্ৰীয় বিজ্ঞান, প্ৰযুক্তি আৰু ভূবিজ্ঞান দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নাগালেণ্ডত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শীঘ্ৰে এই সমস্যাৰ সমাধান হোৱাৰ পথ প্ৰশস্ত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনত এখন জিলা এবিধ সামগ্ৰী কাৰ্যসূচীৰ অধীনত 5 বছৰীয়া এখন ভৱিষ্য নথি মুকলি কৰে। ওখা জিলাত কল খেতিৰ জৰিয়তে উপাৰ্জন বৃদ্ধি শীৰ্ষক এই ভৱিষ্য নথি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ পূবৰ ৰূপান্তৰকামী যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকটোত উত্তৰ পূবত ঔদ্যোগিক কাম কাজ বৃদ্ধি পোৱাৰ লগতে চাকৰিৰ সুযোগো বৃদ্ধি হৈছে। তেওঁ ৰাজ্যখনত মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ কৰাৰ বাবে মিজোৰামৰ আৰ্হিত তৃণমূল স্তৰৰ পৰা মাদক দ্ৰব্য বিৰোধী অভিযান চলাবলৈ আহান জনায়। এই ক্ষেত্ৰত সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত বাঢ়ি অহা হাতী মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি এই সমস্যাৰ দীৰ্ঘম্যাদী সমাধান উলিওৱাৰ বাবে এখন কেন্দ্ৰীয় বৈঠক অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে। ডঃ সিঙে জল সংৰক্ষণ আৰু সম্পদ ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক কালি সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সোধা পোছা কৰে। দিনৰ প্ৰায় 11:30 বজাৰ পৰা সন্ধিয়া 5 বজালৈ তদন্তকাৰী সংস্থাটোৱে সাংসদগৰাকীক বিভিন্ন বিষয়ক লৈ প্ৰশ্ন কৰে। জেৰাৰ সময়ছোৱাত সাংসদ ভূঞাই তদাৰকী কোষক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়। 2022 চনত সাংসদ পুঁজি ব্যয় অনিয়ম সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয়। তদন্তকাৰী সংস্থাটোৱে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়
বিষয়বিলাক মানে প্ৰশ্ন কিছুমান উঠালে, প্ৰায় 30টামান প্ৰশ্ন তেওঁলোকে উঠাইছে বিভিন্ন স্কীমবিলাকৰ, আৰু মই গোটেই বস্তুটো এটাই উত্তৰ আচলতে যে এইটো গোটেই ডেপুটি কমিশ্যনাৰ তত্বাৱধানত হয়, তেওঁলোকৰ বিষয়াসকলে এই কামবোৰ কৰিব লাগে, আমি কেৱল ৰিকমেণ্ড কৰি পেলাই দিওঁ আৰু তাৰপিছত আমাৰ বিশেষ কাম নাথাকে। আৰু ৰিকমেণ্ড কৰি দিওঁতে আমাৰ মেজৰ গণ্ডগোল নহয়, কেতিয়াবা নাম চামৰ গণ্ডগোল হয়, আৰু আমি যে সকলো কথা জানো সেইটোওতো নহয়। বিষয়াকেইগৰাকীক যিগৰাকীৰ ওপৰত চৰকাৰে ব্যৱস্থা লৈছে তদন্তৰ ভিত্তিত, সেই বিষয়ে মই ক'বলৈ নাযাওঁ, বা কাইলৈ কোৰ্টত বিচাৰ হ'ব, দোষী সাব্যস্ত হ'ব, কিবা হ'ব, চাৰ্জশ্বীট দাখিল কৰিব, আধা চাৰ্জশ্বীট দাখিল কৰিছে, পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব। গতিকে মই তেতিয়াই কৈছিলোঁ যে মই সহযোগিতা কৰিম, কাৰণ যদি গণ্ডগোল হৈছে এইটো ওলাব লাগে। এই আজি ইয়াত যিগৰাকী কি কয় ছিনিয়ৰ ছুপাৰিণ্টেণ্ট, তেওঁ ৰৌজী কলিতা, ডক্টৰ ৰৌজী কলিতা, তেওঁ মোক যথেষ্ট ভাল ধৰণে বিষয়বোৰ উত্থাপন কৰিছে। দীঘলীয়া হৈছে কিন্তু খৰচি মাৰি আলোচনা হৈছে, আৰু ময়ো সময় লোৱা নাই যে মই আজিয়ে শেষ কৰিব খুজিছোঁ, মোৰ কাম আছে। গতিকে সেইফালৰ পৰা মই ক'বলগীয়া একো নাই মোৰ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্মবাৰ্ষিকী। এই উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 1903 চনৰ এই দিনটোতে জন্মগ্ৰহণ কৰা এগৰাকী মহান অসমীয়ালৈ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ছচাইটি অব কোৰিয়ান পয়েটছে আয়োজন কৰা ছিউল ৱৰ্ল্ড এক্সপলৈ বিশিষ্ট কবি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী ৰাজীৱ বৰুৱা আমন্ত্ৰিত হৈছে। অহা 29 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ ছিউলৰ কনকুক বিশ্ববিদ্যালয়ত কবিতা আৰু সাহিত্যৰ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ অনুষ্ঠিত হ'ব। মানৱতা আৰু শান্তি শীৰ্ষক কেন্দ্ৰীয় বিষয় লৈ আয়োজন কৰা মহোৎসৱৰ এই বছৰত কবি ৰাজীৱ বৰুৱাই কবিতা পাঠৰ লগতে বক্তৃতা আগবঢ়াব। কেইবাটাও অসমীয়া কবিতা সংকলনেৰে অসমীয়া কাব্য সাহিত্যক চহকী কৰা ৰাজীৱ বৰুৱা ছিউল ৱৰ্ল্ড এক্সপলৈ আমন্ত্ৰিত হোৱা প্ৰথমগৰাকী অসমীয়া কবি। অহা 30 ছেপ্টেম্বৰৰ পৰা ভাৰতত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে সময়সূচী ঘোষণা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে জানিবলৈ দিয়া মতে এই প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ 4খন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কয় যে বৰ্ষাপাৰা ষ্টেডিয়ামত 7 অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ লগতে 11 অক্টোবৰত ইংলেণ্ড আৰু শ্ৰীলংকাৰ, 23 অক্টোবৰত ভাৰত আৰু নিউজিলেণ্ডৰ আৰু 26 অক্টোবৰত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাইৰ 28 বিঘা ম্যাদী মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত কালি দিছপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মাটিৰ গৰাকী পৰিয়ালসমূহৰ সদস্যসকল চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় যদিও কোনো সমাধান সূত্ৰ নোলাল। অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এই বাতৰি প্ৰকাশ কৰিছে। অসমৰ বান নিয়ন্ত্ৰণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু আশ্ৰয় পৰিকল্পনাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ বান সংকট বিষয়ক মানচিত্ৰ উন্মোচন কৰে। এই বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। ক্ৰমাৎ তীব্ৰতৰ হৈ পৰা ইজৰাইল ইৰাণৰ যুদ্ধৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। তেহৰাণত ছাত্ৰ ছাত্ৰীসহ 10,000 ভাৰতীয় আবদ্ধ হৈ থকা বাতৰিৰ লগতে যুদ্ধৰ বাবে ইজৰাইলত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ বাতৰিও কাকতখনে প্ৰকাশ কৰিছে। সাংসদ পুঁজিৰ অনিয়মৰ গোচৰত সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জেৰা চলোৱাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। উদ্যোগীকৰণৰ নামত অসম চৰকাৰে তেজপুৰ ৰাজচক্ৰৰ 2,870 হেক্টৰ ভূমিৰ বনাঞ্চলৰ স্বীকৃতি প্ৰত্যাহাৰ কৰিছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰো স্বীকৃতি বাতিল কৰা হৈছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত 110 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা, ভূমিপূজন আৰু উদ্বোধন কৰে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। অসমীয়া খবৰ কাকতে সুদীৰ্ঘ ডেৰ দশকৰ পাছত দেশত লোকগণনা অনুষ্ঠিত কৰিবলৈ লোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। প্ৰথমবাৰৰ বাবে এই লোকপিয়লত ডিজিটেল মাধ্যম ব্যৱহাৰ হোৱাৰ লগতে জাতি উপজাতিসকলৰ তথ্য অন্তৰ্ভুক্ত হ'ব। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ফলশ্ৰুতিত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব বুলি দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাৰ হাছিলা বিলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত 15 বিঘা ভূমি দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হৈছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটাৰ পুনৰ এবাৰ। ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত হোৱা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ বান বিষয়ক মানচিত্ৰ মুকলি। লোকপিয়ল 2027ৰ আনুষ্ঠানিক অধিসূচনা জাৰি। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা মহাকাশ প্ৰযুক্তিৰে শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 4খন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তিক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।